এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালন শিল্পীৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটক ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ লীলা উপস্থাপন শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ 556 বছৰীয়া জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় কাৰ্যসূচী আৰু অহা 8 অক্টোবৰত ৰঞ্জিত ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিপুৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া অসম দল ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিদং বাতৰি। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত মানৱ শৃংখলাৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত এই গীতটি পৰিৱেশন কৰাৰ বাবে শিল্পী ছাত্ৰ ছাত্ৰী তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ কয় যে মানুহে মানুহৰ বাবে গীতটো কেৱল অসমৰে নহয় সমগ্ৰ মানৱ জাতিৰে সম্পদ। এই গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্ক সুধাকণ্ঠই অধিক শক্তিশালী কৰি তুলিছিল বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে থলাশদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত তেওঁৰ প্ৰায় 100 ফুট উচ্চতাৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ডঃ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ'ব বুলি উল্লেখ কৰে।
আৰু এটা আমি প্ৰচেষ্টা কৰিছো, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা, আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব।
অসম আন্দোলনৰ পটভূমিত শ্বহীদসকলক সোঁৱৰি সুধাকণ্ঠই ৰচনা কৰা শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ নৱনিৰ্মিত শ্বহীদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি অহা 10 ডিচেম্বৰত এই গীতটি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ'ব।
অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণামো তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণামো তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম।
ৰাজ্যৰ 35খন জিলা আৰু 27খন সমজিলাত ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত 5000তকৈ অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু কলা কুশলীয়ে মানৱ শৃংখলাৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। 5000 লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ 3000 শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰে। অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসনেও বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰে। অনুষ্ঠানৰ অংশস্বৰূপে যোৰহাট ষ্টেডিয়ামৰ লগতে তিতাবৰ, টিয়ক আৰু মৰিয়নি সমজিলাত সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। হোজাইৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত 5000তকৈ অধিক শিল্পীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আয়োজিত অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰা হয়। বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বোকাখাত শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ 14টি গীত পৰিৱেশন কৰে। তিনিচুকীয়া জিলাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে ভূপেন হাজৰিকাৰ গীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে 5000 শিল্পীয়ে মানৱ শৃংখলত অংশগ্ৰহণ কৰে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত শিল্পীসকলে ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতটি অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে পৰিৱেশন কৰে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে লতাশিল খেলপথাৰত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদানক সোঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা, ভূপেন হাজৰিকাৰ গীত, নৃত্যানুষ্ঠান আদি অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীৰ পাৰত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অটোৰিক্সা সমদল উলিওৱা হয়। ধুবুৰী জিলাৰ ফুলানাথ মহাবিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত দিনৰ 11 বজাৰ পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে কোকৰাঝাৰত মৃত্যুবাৰ্ষিকীত বিশ্ব বৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বড়ো ভাষাত শিল্পীগৰাকীৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ গৰ্দন খেলপথাৰত ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM ৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শৰৎকালৰ পূৰ্ণিমা তিথিৰ পৰা আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ লীলা শিল্পীৰ দ্বাৰা পৰিৱেশনৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটক ধুনীয়াকৈ এই লীলা উপস্থাপন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ কেইবাখনো মঞ্চত কালিৰে পৰা অনুষ্ঠিত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে বহু লোকৰ সমাগম হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত 3 দিনীয়াকৈ কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটীকে ধৰি প্ৰায়বোৰ সত্ৰতে ৰাসলীলা উদযাপন কৰা হৈছে। ৰাসৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। চৰাইদেউ জিলাৰ মোহনগাঁও ৰজাপুখুৰী বৰনামঘৰত আজিৰে পৰা 3 দিনীয়াকৈ ৰাস অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ ঢুলীয়াপাৰত 4 দিনীয়াকৈ অনুষ্ঠিত ৰাস মহোৎসৱ কালি মন্ত্ৰী যোগেন মোহনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালি ৰাস মহোৎসৱত কৃষ্ণৰ ৰাসলীলাৰ শিশুলীলাখণ্ড পৰিৱেশন কৰা হয়। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত আজিৰে পৰা 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 92 সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। সন্ধিয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডঃ বাবুল চন্দ্ৰ দাসে ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। কাইলৈ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানতো আজিৰে পৰা ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ এইবাৰ 15 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। বৰপেটা ৰোডত 97 সংখ্যক ৰাস মহোৎসৱ 18 দিনীয়াকৈ আৰু মঙলদৈৰ সনাতন ধৰ্মসভাৰ উদ্যোগত আজিৰে পৰা 13 নৱেম্বৰলৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। দুধনৈত 15 দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। পাঠশালাতো কালিৰে পৰা 15 দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাতো কালিৰে পৰা 16 দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱস্থলীত মৃন্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা জীৱন্ত ৰূপত দাঙি ধৰা হৈছে। দৰং জিলাৰ দীঘিৰপাৰত 11 দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ পূব খাগৰাবাৰীৰ 92 সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে। বিগত বছৰৰ দৰে এইবাৰো খাগৰাবাৰীৰ ৰাস উদযাপন সমিতিয়ে জীৱন্ত ৰাসলীলাৰ গোপীনাচ প্ৰদৰ্শন, শিশু কৃষ্ণ প্ৰতিযোগিতা, ৰাধাকৃষ্ণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জিলাখনৰ গোলাগাঁও, দীঘলডঙা, বৰমা, থমনা, কেশৱনগৰতো ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানকৰ 556 বছৰীয়া জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। শিৱসাগৰৰ গুৰুদ্বাৰত গুৰুনানক জয়ন্তী উপলক্ষে আজি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এই উপলক্ষে গুৰু গ্ৰন্থ চাহেব পাঠ তথা ভজনেৰে পৰিৱেশ মুখৰ হৈ উঠিছে। হোজাই জিলাৰ লংকাত আজি গুৰুনানক জয়ন্তী তথা প্ৰকাশ পৰ্ব উদযাপন কৰা হৈছে। শিখ ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু জয়ন্তী পালন কৰিছে। 8টা প্ৰভাত ফেৰী আৰু গুৰুগ্ৰন্থ চাহেবৰ অখণ্ড পাঠেৰে আজি এই জয়ন্তী পালন কৰা হয়। 1505 চনত গুৰুনানকে পদাৰ্পণ কৰা ধুবুৰী জিলাতো আজি গুৰুনানক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। বহু লোকে গুৰুদ্বাৰত সমবেত হৈ আৰাধনা কৰাৰ লগতে গুৰুনানকক স্মৰণ কৰে। এই সন্দৰ্ভত এয়া আমাৰ ধুবুৰী সংবাদদাতা প্ৰদীপ সাহা।
নানকদেৱৰ 556 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰ টেগ বাহাদুৰ সাহেবজীত আজি পুৱাৰে পৰা উখল মাখল পৰিৱেশ পৰিলক্ষিত হৈছে। গুৰু নানকজী ধুবুৰীত প্ৰথমবাৰৰ বাবে 1505 চনত পদাৰ্পণ কৰা গুৰুজনাৰ এই পবিত্ৰ গুৰু পৰ্ব উপলক্ষে গুৰুদ্বাৰখন সজাই পৰাই তোলা হৈছে। উল্লেখ্য যে গুৰু নানক দেৱজী একেশ্বৰবাদ, মানৱ সেৱা, সমতা, সত্য, শান্তি আৰু সম্প্ৰীতিৰ মূল বাণী বিশ্বৰ মাজত প্ৰচাৰ কৰিছিল। গুৰু তিনিটা মূল বাণী নাম জপনা, কীৰ্তকাৰণী আৰু বন্দ চকনা মানৱ জীৱনক সৎপথত আগুৱাই লৈ যায়। অৰ্থাৎ ঈশ্বৰৰ নাম স্মৰণ, সততাৰে পৰিশ্ৰম আৰু সমাজৰ সৈতে ভাগ বতৰা, এই তিনিকৈ শিখ ধৰ্মৰ মূল আদৰ্শ। গুৰুবাণী কীৰ্তনৰ সুৰে গুৰুদ্বাৰৰ পবিত্ৰ আৰু অনুপ্ৰাণিত পৰিৱেশ পৰিলক্ষিত হৈছে। সকলো ধৰ্মৰ লোক একেলগে এই দিন উদযাপন কৰি সম্প্ৰতি ভাতৃত্ব আৰু দান সেৱাৰ মূল উপলব্ধি কৰা পৰিলক্ষিত হৈছে।
অহা 9 নৱেম্বৰত মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ুসেনা দিৱসত ফ্লাইপাষ্টৰ বাবে 8 আৰু 9 নৱেম্বৰত গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক HB ৰোড, AT ৰোড, DG ৰোড, MG ৰোড, বিবৰুৱা ৰোড আৰু GNB ৰোডত 8 আৰু 9 নৱেম্বৰত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলাচলৰ অনুমতি দিয়া নহ'ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক MG ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতি পত্ৰ তথা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটি বাছ GS ৰোড, AT ৰোড, আঠগাঁও হৈ গৈ পাণবজাৰৰ RBI হৈ ঘূৰিব নোৱাৰিব। চিটি বাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। HB ৰোডত দুয়োপিনে যান বাহন চলাচল কৰিব পাৰিব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আজি অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। আজি দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন কক্ষত আয়োজিত এটা অনুষ্ঠানত শ্ৰীগোহাঁয়ে দলটোত যোগদান কৰে। এই অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰবীণ ৰাজনীতিকগৰাকীক আঞ্চলিক দলটোলৈ আদৰণি জনায় আৰু তেওঁৰ যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত আন কেইবাটাও দলৰ কেইবাগৰাকী কৰ্মীয়েও অসম জাতীয় পৰিষদ দলত যোগদান কৰে।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰভাতী থাউছেনক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী থাউছেনক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম মণিৱন্ননে আজি এটা নিৰ্দেশ জাৰি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন অহা 7 নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমতী সীতাৰমনে প্ৰথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অফ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি উদ্বোধন কৰিব। শ্ৰীমতী সীতাৰমনে 8 নৱেম্বৰত বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ফুলাগুৰিৰ চাহ বাগিচাত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা এই বিশ্ববিদ্যালয়খন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ফুলাগুৰিত 740 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ'ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 69 বছৰীয়া ইতিহাসত বহু কেইগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহু কেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ 8 নৱেম্বৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'। সেইদিনা নিশা 8:02 দৃষ্টিপাতত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ প্ৰযোজনা, পৰিচালনা আৰু পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম ক্ৰিকেট সন্থাই অহা 8 অক্টোবৰত ৰঞ্জিত ট্ৰফী প্ৰতিযোগিতাত ত্ৰিপুৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া অসমৰ দলটো ঘোষণা কৰিছে। সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই এই কথা প্ৰকাশ কৰি এটা বিবৃতিত দলটোৰ অধিনায়ক হিচাপে ডেনিছ দাস আৰু উপ অধিনায়ক হিচাপে সুমিত খাৰিগাওকাৰৰ নাম উল্লেখ কৰিছে। নৱেল ডেভিড দলটোৰ মুখ্য প্ৰশিক্ষক আৰু ৰাজীৱ ৰাজবংশী প্ৰশিক্ষক হিচাপে থাকিব। চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ, ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান। ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালন। শিল্পীৰ লগতে মৃন্ময় মূৰ্তিৰ জৰিয়তে আটকধুনীয়াকৈ শ্ৰীকৃষ্ণৰ লীলা উপস্থাপন। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ 556 বছৰীয়া জয়ন্তী উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ধৰ্মীয় কাৰ্যসূচী। আৰু অহা 8 অক্টোবৰত ৰঞ্জিত ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ত্ৰিপুৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া অসম দল ঘোষণা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।